الرجال قوامون على النساء بما فضل الله بعضهم على بعض وبما أنفقوا من أموالهم فالصالحات قانتات حافظات للغيب بما حفظ الله واللاتي تخافون نشوزهن فعظوهن واهجروهن في المضاجع واضربوهن فإن أطعنكم فلا تبغوا عليهن سبيلا إن الله كان عليا كبيرا.
পুরুষসকল হৈছে নারীসকলৰ তত্ত্বাবধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। আৰু এই কাৰণেও যে পুৰুষসকলে নারীসকলৰ ওপৰত নিজৰ ধন সম্পদ ব্যয় কৰে, সেয়ে পুণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে। লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো স্বামীৰ সম্পদ আৰু নিজৰ মান সন্মান সংৰক্ষণ কৰে, যিবোৰক আল্লাহে সংৰক্ষণ কৰিছে। আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলক লৈ অবাধ্যতাৰ আশংকা কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ শয্যা বৰ্জন কৰা, লগতে সিহঁতক শাসনমূলকভাৱে প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয়, তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অম্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ মহান।